এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। নিৰ্বাচন আয়োগে কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখন সংবাদমেল সম্বোধন কৰে।
স্পেশাল ডিভিজন মানে উই আর মেকিং শিওর দ্যাট উই আর গোয়িং টু ইচ এন্ড এভরি হাউস বিকজ উই ওয়ান্ট টু মেক ইট স্ট্রিক্ট নট লাইক সামারি রিভিশন উইচ ইজ নর্মালি এভরি ইয়ার ইট ইজ টেকিং প্লেস ভিজিট ইচ এন্ড এভরি হাউস ফাইন্ড ফর আওয়ার সেলফ ওয়েদার দ্য পার্সন ইজ একচুয়ালি দেয়ার ইন দ্যাট হাউস অর নট তেও যদি মানে এক ঘর মুরব্বী মানে জানি চিনি সহি করব লাগবে কি হ্যাঁ মোর ছোয়ালী বিয়া পাতি ডিব্রুগড় গেল কিন্তু ডিব্রুগড় তো ভোট বনোয়া নাই ইয়াতে সেইটার কারণে তো রাখিছে বা নাই তো শিফট করেছে তো ইয়াত কাটি দিব পারে লড়া তো বেঙ্গালোর ভোট বনাইছে ইয়াত না লাগে তো মানে আমি ফিজিক্যালি ভেরিফাই করে আসো মানুষ যে মরা মানুষ এটলিস্ট গম পাম সেকটা ফর্ম 7 এ ডিলিট করব পারি।
সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি ভোটাৰৰ তথ্য ছপা কৰাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া 21 নৱেম্বৰলৈ চলিব। 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাত থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনেলোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3 বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে লগতে কয় যে এই এটা ভোটকেন্দ্ৰত 1200তকৈও অধিক ভোটাৰ নথকাৰ ব্যৱস্থা কৰা হ'ব। সেই অনুসৰি অসমৰ জনসংখ্যাৰ হিচাপত 1826টা ভোটকেন্দ্ৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে জিলা পৰ্যায়ত আলোচনা চলি আছে। একেখন সংবাদমেলতে মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে ফেব্ৰুৱাৰী মাহৰ পাছত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিব সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহলে সেই অভিযোগ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰিয় শিল্পীগৰাকীৰ অৱৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ উপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম প্ৰসংগ, নাহৰপুলি ৰোপণ আৰু বিয়লি 5 বজাত 5000 গছি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত 500 আকাশবন্তিও প্ৰজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান ভাওনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ চৌহদত শিল্পীগৰাকীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গ, শিল্পীগৰাকীৰ পিতৃ মোহিনীমোহন বৰঠাকুৰৰ লগতে বিভিন্ন দল, সংগঠন তথা স্থানীয় জনসাধাৰণ এই কাৰ্যসূচীত উপস্থিত থাকে। বিজেপিয়ে আজি ৰাজ্যৰ 53খন স্থানত শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰে। লণ্ডনৰ পৰা উভতি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ আগতে খানাপাৰা খেলপথাৰ আয়োজিত শিবিৰত ৰক্তদান কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই এই ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে ৰক্তদান কৰে। এই শিবিৰত ভালেমান অনুৰাগী তথা দলটোৰ নেতাকৰ্মীয়ে ৰক্তদান কৰে। সদৌ অসম ছাত্ৰ সন্থাই আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালনৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল উলিয়াই শিল্পীগৰাকীৰ জন্মদিনটোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কালি গছপুলি ৰোপণ কৰা হয়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাইও আজি নগৰৰ হাস্পতাল ৰোডত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদতো আজি নাহৰপুলি ৰোপণ কৰা হয়। শিল্পীগৰাকীৰ মহান সৃষ্টি মায়াবিনী গীতটো প্ৰচাৰ ভাৰতীৰ বিষয়া কৰ্মচাৰীসকলে পৰিৱেশন কৰে। অসম গণ পৰিষদে শিল্পীগৰাকীৰ জন্মদিনটো সমগ্ৰ ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ আমবাৰীত থকা দলৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি শিল্পীগৰাকীৰ মৃত্যু জন্মদিনটো উদযাপন কৰা হয়। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত আজি মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত ৰেল বিভাগৰ বিষয়াসকলে এখন বৈঠক অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত কঠালগুৰি আৰু ভেলেগুৰি চাহবাগানৰ ৰেল লাইনৰ সমস্যা আৰু লাহিং অঞ্চলত ৰেল লাইনৰ তলেৰে যোৱা দলং নিৰ্মাণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।